এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। ৰাজ্যৰ পাঁচখন চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ এন এ বি এইচৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ স্বাস্থ্যখণ্ড জনসাধাৰণৰ বাবে অধিক লাভদায়ক কৰাৰ বাবে ব্যাপক সংস্কাৰ আৰু নতুন যুগৰ অত্যাধুনিক পদক্ষেপ লোৱা হৈছে। ৰাজ্য চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত উন্নত মানসম্পন্ন আৰু বিশ্বাসযোগ্য স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে এন এ বি এইচৰ স্বীকৃতি লাভৰ বাবে আহ্বান জনোৱা হৈছিল আৰু এই পাঁচখন চিকিৎসা মহাবিদ্যালয় হাস্পতালে এই বিশেষ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই স্বীকৃতিৰ বাবে ইতিমধ্যে পৰিদৰ্শন সম্পন্ন হোৱা বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ডিব্ৰুগড় আৰু লখিমপুৰৰ অসম কৰ্কট ৰোগ পৰিচৰ্যা কেন্দ্ৰয়ো এই স্বীকৃতি লাভ কৰা বুলি জানিবলৈ দিয়ে। ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি এখন সংবাদমেলযোগে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই কয় যে যোৱা 15 আৰু 16 ফেব্ৰুৱাৰীত এন এ বি এইচৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হৈছিল। সেই অনুসৰি আৰম্ভ কৰা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে চূড়ান্ত স্বীকৃতিৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। তেওঁ লগতে সফলতাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক, শিক্ষক আৰু সকলো কৰ্মচাৰীকেই ধন্যবাদ জ্ঞাপন কৰে। অৰুণাচল প্ৰদেশৰ নৱগঠিত কেইপান্যৰ জিলাৰ য়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হৈছে। নিপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে বানৰ ফলত নিপকো কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰ গতিৰে সোমাই অহা পানীয়ে কেইবাটাও আৱাসিক কোৱাৰ্টাৰৰ ক্ষতিসাধন কৰে। এনে পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই এইদৰে কয়।
আজিৰ সমস্যাটো হৈছে একেবাৰে চাডেনলি এইটো এটা এটমছফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো চাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেশ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও আমি যিখিনি আমি নামনি অঞ্চলত এডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাই দি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ বিষয়ে অতি দুখজনক। নিশ্চিতভাৱে আমি আমাৰ মুখ্য সচিবে যিখিনি কৰিবলগীয়া কাম বা চৰকাৰে যিখিনি কৰিবলগীয়া কাম সেইখিনি নিশ্চিতভাৱে কৰিব, আমিও সহায় আগবঢ়াম। এইটো অকল অসমীয়া পৰিয়াল বুলি নহয়, আমাৰ চুবুৰীয়া ৰাজ্য আৰু এইখিনি আমাৰ একেবাৰে নিজৰ এটা আত্মিক সম্বন্ধ থকা, নিশ্চিতভাৱে আমি তাতো যিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা কৰিবলগীয়া কাম সেইখিনি আমি আমাৰ প্ৰশাসনৰ যোগেদি আমি কৰাৰ ব্যৱস্থা।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত সময়ছোৱাত অৰুণাচল প্ৰদেশৰ য়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ কালি পুৱা হোৱা বৰষুণে আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মুখ্য সচিব ডঃ ৰবি কটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলে নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 600-188-628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।